নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যিক মন্ত্ৰীসভাৰ বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ এটা সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত, 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ, ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰীৰ সৈতে শুৱালকুছি সংযোগী চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন, বাংলাদেশ চৰকাৰৰ ভাৰতৰ সৈতে থকা ইণ্টাৰনেট চুক্তি বাতিল আৰু এডিলেইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচৰ আজি তৃতীয় দিনা ভাৰতৰ 5 উইকেটৰ বিনিময়ত 128 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ। ৰাজ্যিক মন্ত্ৰীসভাই বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ এটা সুকীয়া বিভাগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰাক উপত্যকাৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ কইনাধৰাত যোৱা নিশা অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে পূৰ্বতে বড়োলেণ্ড ৱেলফেয়াৰৰ বাবে পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ আছিল আৰু একেদৰে এতিয়া বৰাক উপত্যকা উন্নয়ন নামৰ এটা সুকীয়া বিভাগ হ'ব। ৰাজ্য চৰকাৰে ইথানল উৎপাদনৰ সৈতে জড়িত তিনিটা উদ্যোগক ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই প্ৰতি লিটাৰ ইথানলত উৎপাদন সংযোজিত উদগনি হিচাপে 2 টকাৰ দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। অনাগত 3 বছৰলৈ এই সাহায্য প্ৰদান কৰা হ'ব বুলি শ্ৰীবৰুৱাই জানিবলৈ দিয়ে। তেওঁ কয় যে মন্ত্ৰীসভাই কাৰাগাৰত বন্দী হৈ থকা কয়দীৰ মৃত্যু হলে নিকট আত্মীয় ক্ষতিপূৰণ হিচাপে বিত্তীয় সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন দিছে। এই অনুসৰি কয়দীৰ মাজত কাজিয়া লাগি মৃত্যু হলে 2 লাখ, কাৰাগাৰৰ কৰ্মচাৰীৰ সৈতে কাজিয়া লাগি বা কৰ্মচাৰীৰ অত্যাচাৰত মৃত্যু হলে 3 লাখ, কৰ্মচাৰীৰ অৱহেলাৰ বাবে মৃত্যু হলে 4 লাখ, চিকিৎসা বিষয়াৰ অৱহেলাত মৃত্যু হলে 4 লাখ আৰু কাৰাগাৰত আত্মহত্যা কৰিলে 3 লাখ টকা ক্ষতিপূৰণ হিচাপে নিকট আত্মীয়ক প্ৰদান কৰা হ'ব।
বৰাক ভেলী অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বা বৰাক ভেলীৰ উন্নয়ন ক্ষিপ্ৰতৰ কৰাৰ স্বাৰ্থতে বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আজি ক্ৰিয়েট কৰা হৈছে। ইয়াৰ আগতে বড়োলেণ্ড ৱেলফেয়াৰ বা হিলছ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এৰিয়া চেণ্ট্ৰিক তেনেকুৱা 2টা ডিপাৰ্টমেণ্ট আছিল, এতিয়া বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এটা থাকিব। আমাৰ শিলচৰত মিনি ছেক্ৰেটেৰিয়েট আছে, গতিকে তাতো অফিচ বা গুৱাহাটীতো অফিচ থাকিব, গতিকে সেইধৰণে আমি বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো কৰিব বিচাৰিছো। আমাৰ অসম চৰকাৰে ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক ক্ৰীড়া পেঞ্চন দিয়ে, মাহে 10,000 টকা ক্ৰীড়া পেঞ্চন। ইয়াত আমি 261 স্পৰ্টছ পেঞ্চনাৰ ইতিমধ্যে ক্ৰীড়া পেঞ্চনাৰ আছে আৰু তেওঁলোকে মাহে এই পইচাটো পাই থাকে। আৰু 96 স্পৰ্টছ পাৰ্চন যিখিনি নেশ্যনেল গেমছ বা অন্যান্য তেনেকুৱা গেমছত এৱাৰ্ড পায় তেওঁলোকক আমি স্পৰ্টছ পেঞ্চন দিওঁ। এই স্পৰ্টছ পেঞ্চন বা স্পৰ্টছ এৱাৰ্ডৰ ব্যৱস্থাটো চিলিং ফ্ৰী কৰি দিয়া হৈছে যাতে তেওঁলোকে সুন্দৰভাৱে পাই থকাত কোনো অসুবিধা নহয়। এইটোৰ পৰা এই পেঞ্চনাৰসকলে যথেষ্ট সকাহ হ'ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম মন্ত্ৰীসভাত কালি 4গৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰী কেইগৰাকীক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। এই নতুন মন্ত্ৰীকেইগৰাকী হৈছে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা। মন্ত্ৰীকেইগৰাকীয়ে কালি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণ কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ আৰু পূৰ্বৰ দপ্তৰৰ কিছু সাল সলনি কৰা হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ 93 সংখ্যক জন্ম দিৱস আৰু 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান উপলক্ষে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত 3গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন আৰু 28গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰদান কৰে। অনুষ্ঠানত ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো মাতৃভাষা আৰু বৈচিত্ৰতাক সন্মান কৰে। তেওঁ লগতে কয় যে জনজাতীয় ভাষাসমূহে ৰাজ্যৰ প্ৰাচীনতম সাংস্কৃতিক প্ৰতিনিধিত্ব কৰে আৰু এটা ভাষা লুপ্তপ্ৰায় হলে সেই জাতিটোৰ সৈতে সংস্কৃতি আৰু প্ৰবাহমান সভ্যতা এটাও লুপ্ত হৈ যায়। ৰাজ্য চৰকাৰে অসমত প্ৰচলিত প্ৰতিটো ভাষাকে উলিয়াই নিবলৈ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বিষয়টো উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ সাহিত্য সভাসমূহে অসমীয়া ভাষাৰ এই বিৰল স্বীকৃতিক আদৰণি জনাইছে। তেওঁ কয় যে ভাষা গৌৰৱ সপ্তাহৰ সময়ত ৰাজ্যত 1.5 লাখখন সভা অনুষ্ঠিত হৈছিল আৰু এই সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছিল। বৰ অসমৰ ভৱিষ্যত মিলন, সমন্বয় আৰু উদাৰতাৰ ভৱিষ্যত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ ধন্যবাদ জ্ঞাপন কৰে। 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে। সেই অনুসৰি বছৰটোত মুঠ 36 দিন বন্ধ থকাৰ লগতে চৰকাৰী কৰ্মচাৰীয়ে এদিন অৰ্ধছুটি লাভ কৰিব। 14 আৰু 15 জানুৱাৰীত মাঘ বিহু আৰু টুচু পূজাৰ বন্ধৰে বছৰটোৰ চৰকাৰী বন্ধ আৰম্ভ হৈ 25 ডিচেম্বৰৰ বৰদিনৰ বন্ধৰে সামৰণি পৰিব। আনহাতে 6 অক্টোবৰত লক্ষ্মী পূজা উপলক্ষে চৰকাৰী কাৰ্যালয়সমূহত অৰ্ধছুটি ঘোষণা কৰা হৈছে। তদুপৰি প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে কৰ্মচাৰীয়ে বন্ধ লাভ কৰিব। আলি আই লিগাং উপলক্ষে 19 ফেব্ৰুৱাৰীত ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, চৰাইদেউ আৰু বিশ্বনাথ জিলাত বন্ধ ঘোষণা কৰা হৈছে। ইফালে 20 আৰু 21 নৱেম্বৰত পিতৃ মাতৃৰ বন্দনাৰ বাবে বিশেষ ছুটি ধাৰ্য কৰা হৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া 4-লেনযুক্ত দলঙৰ আজি ভূমিপূজন কৰা হ'ব। শুৱালকুছিৰ বাথানপামত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। 12.21 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ মুঠ ব্যয় 3,197.20 কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰকল্পটোৰ উল্লেখনীয় দিশসমূহ হৈছে লুইতৰ উত্তৰ পাৰৰ শুৱালকুছি আৰু দক্ষিণ পাৰৰ পলাশবাৰীক সংযোগ কৰিবলগীয়া এয়া এটা গ্ৰীণফিল্ড প্ৰকল্প। উত্তৰ আৰু দক্ষিণ পাৰৰ দলং সংযোগী পথৰ দৈৰ্ঘ্য হ'ব 0.216 কিলোমিটাৰ। আনহাতে প্ৰকল্পটোৰ সুবিধাসমূহ হ'ল পলাশবাৰী আৰু শুৱালকুছিৰ সামগ্ৰিক উন্নয়নেৰে কামৰূপ মহানগৰৰ পশ্চিম অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰা। শুৱালকুছি আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ পোনপটীয়া সংযোগৰ সুবিধা আগবঢ়োৱা। উচ্চ শিক্ষানুষ্ঠান আৰু উন্নত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত দুয়োপাৰৰ জনসাধাৰণৰ বাবে সুচল যাতায়াত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ যানজট আৰু বায়ু প্ৰদূষণ ৰোধৰ উদ্যোগ গ্ৰহণ কৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজ, FM ব্ৰেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফলো কৰিব পাৰে। বাংলাদেশ চৰকাৰে ভাৰতৰ সৈতে থকা ইণ্টাৰনেট চুক্তি একপক্ষীয়ভাৱে বাতিল কৰাৰ সিদ্ধান্ত লৈছে। বাংলাদেশৰ পৰা আগৰতলালৈ দিয়া হাইস্পীড ইণ্টাৰনেটৰ সেৱা বাতিল কৰাৰ কথা কালি মহম্মদ ইউনুছ চৰকাৰে ঘোষণা কৰে। এই চুক্তি বাতিলৰ ফলত উত্তৰ পূৰ্বাঞ্চলত কেনেধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়ে ব্যাখ্যা আগবঢ়াইছে আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে।
এই যে যিখন বাংলাদেশৰ পৰা ভাৰতলৈ যি ইণ্টাৰনেট হাইস্পীড ইণ্টাৰনেটৰ যিখন চুক্তি আছিলে 2015 চনত স্বাক্ষৰিত হৈছিল, ইয়াৰ ফলত ভাৰতৰ মানে আগৰতলাই বাংলাদেশৰ কক্সবাজাৰৰ পৰা যিটো আমাৰ ইণ্টাৰনেট হাইৱে আছে, হাইৱে বুলি কয় কেবুল, সেই সাগৰৰ মাজেৰে যিটো ছিংগাপুৰৰ পৰা কক্সবাজাৰলৈ যিটো চি বেড কেবুল থাকে ইণ্টাৰনেটৰ হাইস্পীড ইণ্টাৰনেটৰ বাবে, সেই কেবুলৰ এটা সংযোগ আমি আগৰতলাত পাইছিলো। ইয়াৰ ফলত হৈছিল কি, ভাৰতৰ যিটো VSNL বিদেশ সঞ্চাৰ নিগম লিমিটেড, তেওঁলোকৰ আমাৰ ভাৰতত ইতিপূৰ্বে আছে যে চেন্নাই আৰু মুম্বাইত আছে ইণ্টাৰনেটৰ যিটো হাব বুলি কয়, VSNLৰ পৰা গোটেই ভাৰতলৈ বিস্তৃত হয়, সেই তাৰ পৰা বম্বে বা মুম্বাই বা চেন্নাইৰ পৰা আমাৰ ইণ্টাৰনেট আহোতে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ যথেষ্ট তাৰ গতি তাৰ হ্ৰাস পায়, স্পীড হ্ৰাস পায়। সেইবাবে আমি ইয়াত হাইস্পীড ইণ্টাৰনেট আমাৰ ইয়াত পোৱাটো সম্ভৱ নাছিল, কিন্তু 2016 চনমানৰ পৰা এই আমি যিটো আগৰতলাৰ জৰিয়তে যিটো ইণ্টাৰনেট এইটো থাৰ্ড এইটো আমি পাইছিলো, তৃতীয়টো পাইছিলো, সেই বাংলাদেশৰ মাজেৰে আছিল। কিন্তু বাংলাদেশ চৰকাৰে এতিয়া এই কথাটো ৰিভিউ কৰাৰ কাৰণে তেওঁলোকে এই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইণ্টাৰনেটৰ গতি এতিয়া হেৰি কমি যাব বুলি আমাৰ আশংকা হৈছে। আৰু ভাৰত চৰকাৰে এই চুক্তিখনৰ অধীনত কৰিছিল কি, যে আমাক ইণ্টাৰনেট স্পীড দিয়া, তোমালোকে ইণ্টাৰনেটৰ একচেছটো দিয়া আমাৰ আগৰতলাৰে, আৰু তোমালোকক আমি পাৱাৰ দিম, আমি বিদ্যুৎ শক্তি দিম, সেইটো চলি আছিলে। কিন্তু হাছিনা চৰকাৰৰ পতনৰ পাছত ইউনুছ চৰকাৰে তো এই সকলোবোৰ ইয়াৰ ৰিভিউ কৰিছে, তেওঁলোকে পৰ্যালোচনা কৰিছে, পুনৰ বিবেচনা কৰিছে, তাৰ ফলত এইটো হৈছে। ইয়াৰ ফলত আমাৰ যে উত্তৰ পূৰ্বাঞ্চলৰ ইণ্টাৰনেট সেৱা যে কিছু ব্যাহত হ'ব সেইটো নিশ্চিত।
পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে আজি অসমৰ 27খন নিৰ্বাচিত জিলাত উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান পৰিষদৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যৰে আজি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ 889টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 1.5 লাখতকৈও অধিক শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। একেদৰে চৰাইদেউ জিলাত 60,000ৰ অধিক শিশুক 8ৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই অভিযান সফল কৰিবলৈ প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ চৰাইদেউ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। মাজুলীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ সৌজন্যত কালি পূব মাজুলীৰ বনগাঁৱত থকা মাজুলী উদ্যোগ প্ৰশিক্ষণ প্ৰতিষ্ঠানত কেৰিয়াৰ পৰামৰ্শ প্ৰদান শীৰ্ষক এটা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দক্ষতা আৰু কৌশল বিকাশৰ ভিত্তিত যুৱক যুৱতীসকলে ভৱিষ্যতে পেছাদাৰী ক্ষেত্ৰত আগবাঢ়ি যাব পৰাকৈ অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলক দিহা পৰামৰ্শ প্ৰদান কৰা হয়। ইয়াৰ লগতে দক্ষতা বিকাশৰ বাবে নৱপ্ৰজন্মই লাভ কৰিব পৰা প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ বিষয়েও কালিৰ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হয়। এতিয়া প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও আহক।
ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ, 4জন নতুন মন্ত্ৰীৰ শপতগ্ৰহণৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে ৰাজ্যিক মন্ত্ৰীসভাই বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন জনোৱাৰ বাতৰিক গঠন হ'ব বৰাক উপত্যকা উন্নয়ন বিভাগ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে চলিত মাহত ৰাজ্যৰ 11 লাখতকৈও অধিক হিতাধিকাৰীক বিভিন্ন আঁচনিৰ অধীনত ধন প্ৰদান কৰিব বুলি এটা বাতৰি দৈনিক জনমভূমি কাকতে বিভিন্ন অভিলাষী আঁচনিৰ সাহায্যৰ দিন নিৰ্ণয়ৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ, লক্ষ্য পঞ্চায়ত ডিচেম্বৰত 11 লাখ হিতাধিকাৰীয়ে পাব ধন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে অসমত অহা 4-5 দিনৰ ভিতৰত তাপমাত্ৰা স্বাভাৱিকতকৈ 2-3 ডিগ্ৰী কমি যোৱাৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননীৰ বাতৰিক অসমীয়া খবৰ কাকতে ৰাজ্যত নামিছে প্ৰচণ্ড শীত, অহা 4-5 দিনৰ ভিতৰত তাপমাত্ৰা অধিক হ্ৰাস হোৱাৰ সম্ভাৱনা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আজি নিশা 12 বজাত অন্ত পৰাৰ মাত্ৰ 9 ঘণ্টা পাছতেই কাইলৈ পুৱা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত ছাত্ৰ ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হোৱা বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। কাইলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ বিভিন্ন দপ্তৰৰ ব্যাপক ৰদবদল হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্যত দেশৰ ভিতৰতে বয়বস্তুৰ মূল্য বৃদ্ধি ঘটা ৰাজ্যৰ তালিকাত অসম অন্তৰ্ভুক্ত হোৱা বুলি এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে অসমসহ 10খন ৰাজ্যত সৰ্বাধিক মূল্য বৃদ্ধি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অসম আৰক্ষীৰ মুৰববীসকলৰ পুনৰ মিলন সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰবাদৰ ঘাট প্ৰতিভাতকো নেওচি আৰক্ষীয়ে দেখুওৱা সাহসিকতাক প্ৰশংসা কৰাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
ৰাজ্যৰ বনভোজস্থলীসমূহত আনন্দ উৎসাহেৰে দিন কটাবলৈ যোৱা বনভোজ দলসমূহে স্থানসমূহ এৰি থৈ অহাৰ পূৰ্বে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আহিব লাগিব বুলি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে মত প্ৰকাশ কৰিছে। যোৱা নিশা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি আকাশবাণীৰ সংবাদদাতা, আলোচক আৰু বিশিষ্ট ব্যক্তিসকলে এই মত প্ৰকাশ কৰে। এডিলেডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচৰ আজি তৃতীয় দিনা ভাৰতে 5 উইকেটৰ বিনিময়ত 128 ৰাণৰ পৰা দ্বিতীয় ইনিংছত খেল আৰম্ভ কৰিব। খেলখন আজি ভাৰতীয় সময় অনুসৰি পুৱা 9:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় দলটো অষ্ট্ৰেলিয়াতকৈ সামগ্ৰিকভাৱে 29 ৰাণত পিছ পৰি আছে। কালি দিনান্তত ঋষভ পণ্টে 28 আৰু নীতিশ ৰেড্ডীয়ে 15 ৰাণ কৰি খেলি আছিল। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ট্ৰেভিছ এডৰ শতকৰ সহায়ত 337 ৰাণৰ সংগ্ৰহ কৰি 157 ৰাণৰ অগ্ৰগতি লাভ কৰে। ট্ৰেভিছ এডে 141টা বলত 140 ৰাণ কৰে। ভাৰতৰ হৈ মহম্মদ ছিৰাজ আৰু জছপ্ৰীত বুমৰাহে 4টাকৈ উইকেট দখল কৰে। আনহাতে ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে 5খনীয়া ক্ৰিকেট শৃংখলাটোত ভাৰত 1-0 ফলাফলত আগবাঢ়ি আছে। নৰ্থ ইষ্ট ইউনাইটেড এফ চি আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধীৰ এথলেটিক ষ্টেডিয়ামত হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যিক মন্ত্ৰীসভাৰ বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ এটা সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত, 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ, ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰীৰ সৈতে শুৱালকুছি সংযোগী 4-লেনযুক্ত দলঙৰ আজি ভূমিপূজন, বাংলাদেশ চৰকাৰৰ ভাৰতৰ সৈতে থকা ইণ্টাৰনেট চুক্তি বাতিল আৰু এডিলেডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচৰ আজি তৃতীয় দিনা ভাৰতৰ 5 উইকেটৰ বিনিময়ত 128 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।